এগৰাকী জ্যেষ্ঠ সাংবাদিক সাহিত্যিক, মই এখন আজি আলোচনী কিনি আনিলোঁ, অবাক মাহেকীয়া আলোচনী, অবাক প্ৰথম বছৰ ষষ্ঠ সংখ্যা, আগষ্ট 2023, মূল্য 50 টকা। 1947 স্বাধীনতা অনা মানুহজনৰ ওজন আছিল 47 কেজি।
কোনে কোনে?
মোৰ নাম অভিনৱ বৰঠাকুৰ।
কি কয়?
কলো নহয় মোৰ নামটো অভিনৱ বৰঠাকুৰ। মোৰ ওজন 72 কেজি। কিন্তু মই সঁচা কথা কওঁ, এইখন আলোচনীত সঁচা কথা কোনোবাই লিখিব পাৰিবনে যে চন্দ্ৰযানখন যেন পঠাইছে এখন মিছা, পৃথিৱীখন গোলক নহয়, চিলভাৰ ইজ মানি? পাৰিব কোনোবাই লিখিব? সাহস আছে? মোৰ পকেটত এটা 22 কেলিবাৰ বন্দুকো আছে, আছিলে, এতিয়া কোনোবাই ধৰি থৈছে, কিন্তু সেইটো মই এদিন ঘূৰাই পাম, পামনে নাপাম? তেতিয়া মই যাৰে তাৰে মুখে নাকে ভৰিয়ে তৰিয়ে গুলি মাৰিম যি সঁচা কথা নকয়। অবাক হৈ চাই থাকিব লাগিব, অবাক, মুখেদি কাৰো মাত নোলাব। তোমাৰ নামটো কোৱাচোন। মোৰ নামটো মই ক'লোঁ, তলত কি লিখিছে, এগৰাকী জ্যেষ্ঠ সাংবাদিক সাহিত্যিক, নামটো বা কি? তেখেতকতো দেউতাকে এটা নাম দিছিলে, নিমা দিছিলেনে?